2.93.5 Red FM or morning number 1 for Mandy or Radio 8 Rector Kulaar. Okay, like, how much 9:30 and guess what? TGIF. I mean, thank God it's Friday. I mean, as a Friday or Friday will require, like, you know, energy double hoy jay. Karon iman hafta ro gute hafta ro iman busy thakar pisa jodi ahe, you know, Friday and then comes the Saturday. Oh my God. খুশি কাতো কই ঠিকানা নাই রেতা বৰ জি কেন ফ্রাইডে বুলি কোৱাৰ লগে লগে এই মনলে আহে আজি মুভি ৰিলিজ কি আছে আপোনাক হেয়া মই জনাম তাৰ ওপৰিও লাষ্ট উইক মুভি ৰিভিউজ আৰু ৰিলিজেছ কেনেকুৱা আছিল বক্স অফিচৰ কালেকশ্যন সেই বিষয়ে আপোনাক জনাম কিন্তু তাৰ আগতে এইখিনি আৰু এটা কথা জনাই দিব বিচাৰিছো যে আপোনাৰ ঘৰত যদি আছে এটা পাগ আৰু আপুনি যদি সেই পাগটো বিৰাটে মৰম কৰে আই এম শ্বৰ ইউ ডু দেট গতিকে আপুনি আপোনাৰ পাগ লৈ আহিব পাৰে পাগ ডে আউট যি অনুষ্ঠিত হ'ব ছানডে মানে অহা 24 এপ্ৰিল তাৰিখে বিগ বজাৰত আৰু হ'ব পাগ ডে আউট যি অনুষ্ঠিত কৰিব বোডাফোন Aru Red FM. All you have to do is you just need to bring your pug and we will pamper your pug cutie like never before. গতিকে তাত হ'ব পাগ ৱাক আৰু তাৰ উপৰিও থাকিব বহুতো ফান এণ্ড ফ্ৰলিক গেমছ গতিকে আপুনি আহিব পাৰে আৰু তাৰ উপৰিও আপুনি আপোনাৰ ফেচবুকত যদি আপুনি আছে কিবা চেলফি আপোনাৰ পাগৰ সৈতে তেতিয়াহ'লে সেয়া আপুনি মোৰ সৈতে শ্বেয়াৰ কৰিব পাৰে তাৰ বাবে আপুনি যাব লাগিব মোৰ অফিচিয়েল ফেন পেজলৈ যি হ'ল আৰ জে মেণ্ডি ৰেড এফ এম শ্লেছ ফেচবুক ডট কম মোৰ ফেন পেজত গৈ আপুনি মোক ইনবক্স কৰিব পাৰে আপোনাৰ সেই ফটোগ্ৰাফ আই মিন দ্য চেলফি উইথ দ্য পাগ আৰু তাৰপিছত টপ 3 চেলফিজে পাব গিফ্ট হেম্পাৰ সেইদিনাখন আই মিন অন দ্য 24th of April যে আহি আছে ছানডে আৰু সেইকাৰণে আকৌ এবাৰ ৰিমাইণ্ডাৰ দি দিব বিচাৰিছো যে আপুনি নোট ডাউন কৰি ল'ব পাৰে 24 এপ্ৰিল তাৰিখে ছানডে বিগ বজাৰত সন্ধিয়া 6 বজাৰ পৰা আহিবলৈ নাপাহৰিব পাগ ডে আউট যি অনুষ্ঠিত কৰিব এইবাৰ বোডাফোন আৰু ৰেড এফ এম এতিয়া ইয়াৰ লগে লগে সময় হৈ গ'ল আকৌ ফ্ৰাইডে মৰ্ণিঙত বঢ়িয়া এটা ট্ৰেক প্লে কৰাৰ আৰু আহি আছে এতিয়া আপোনাৰ কাৰণে হিৰো মুভিখনৰ পৰা চ' আপুনি এনজয় কৰক নন ষ্টপ মৰ্ণিং নাম্বাৰ 1 মেণ্ডি ষ্টুডিঅ'ত লাইভ 93.5 ৰেড এফ এম বজাতে ৰহক